জোহনৰ তৃতীয় পত্ৰ। বৃদ্ধজন, যি গায়ক মই সত্যৰে প্ৰেম কৰোঁ সেই প্ৰিয় গায়ৰ সমীপলৈ। হে প্ৰিয়, তোমাৰ জীৱাত্মা যেন কুশল প্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। কিয়নো ভাইবিলাকে আহি তোমাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ তুমি কেনেকৈ সত্যত চলিছা, সেই বিষয়ে সাক্ষ্য দিয়াত মই অতিশয় আনন্দিত হলোঁ। মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্তা শুনাতে যি আনন্দ জন্মে, তাতকৈ মোৰ আৰু বৰ আনন্দ নাই। হে প্ৰিয়, তুমি ভাইবিলাকলৈ, অৰ্থাৎ অচিনাকি অতিথি ভাইবিলাকলৈ যিকোনো কাৰ্য কৰিলা, সেয়ে বিশ্বাসীৰ উপযুক্ত কাৰ্য। তেওঁবিলাকে মণ্ডলীৰ আগত তোমাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। তুমি তেওঁবিলাকক ঈশ্বৰৰ যোগ্যৰূপে তেওঁবিলাকৰ যাত্ৰাকালত সহায় শুশ্ৰূষা দি আগবঢ়াই থলে বৰ ভাল কৰিবা। কিয়নো তেওঁবিলাকেই পৰজাতিবিলাকৰ পৰা একোনলৈ প্ৰভুৰ নামৰ নিমিত্তে ওলাই গ'ল। এতেকে আমি সত্যৰ সহকাৰী হ'বলৈ এনে মানুহক আমি প্ৰতিপালন কৰা উচিত। মই মণ্ডলীলৈ কিবাকিবি লিখিছিলোঁ, কিন্তু তেওঁবিলাকৰ মাজত প্ৰাধান্যৰ অভিলাষী ডিঅট্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। এইকাৰণে মই গ'লে তেওঁ কৰা তেওঁৰ সকলো কৰ্ম সোঁৱৰাম। তেওঁ নানা দুৰ্ভাগ্যেৰে আমাৰ গ্লানি কৰে আৰু সেইবোৰতো সন্তুষ্ট নহৈ ভাইবিলাকক নিজেও গ্ৰহণ নকৰে, আৰু যিবিলাকে গ্ৰহণ কৰিব খোজে তেওঁবিলাককো বাৰণ কৰে আৰু মণ্ডলীৰ পৰাও বাহিৰ কৰে। হে প্ৰিয়, তুমি দুষ্কৰ্মৰ অনুকাৰী নহৈ সৎকৰ্মৰ অনুকাৰী হোৱা। যিজনে সৎকৰ্ম কৰে তেওঁ ঈশ্বৰৰ পৰা হয়, যিজনে দুষ্কৰ্ম কৰে তেওঁ ঈশ্বৰক দেখাই নাই। ডিমিত্ৰিয়ৰ পক্ষে সকলোৰে দ্বাৰাই, এনেকি স্বয়ং সত্যৰ দ্বাৰাই সাক্ষ্য দিয়া হৈছে আৰু আমিও সাক্ষ্য দিছোঁ, আৰু আমাৰ সাক্ষ্য যে সত্য তাক তুমি জানা। তোমালৈ লিখিবলৈ মোৰ অনেক কথা আছিল, কিন্তু চিয়াহী আৰু কলমৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ। বৰং আশা কৰোঁ যে অলপতে দেখিমগৈ, তাতে মুখে মুখে আমি কথা হ'ম। তোমাৰ শান্তি হওক। বন্ধুবিলাকে তোমাক মংগলবাদ কৰিছে, তুমি বন্ধুবিলাকৰ নাম ধৰি ধৰি মংগলবাদ দিবা।